দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। পশ্চিমবংগ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱা 7 বজাত আৰম্ভ হৈছে। সন্ধিয়া 6 বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব। প্ৰথম পৰ্যায়ত 16খন জিলাৰ 152টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। জিলাসমূহ হৈছে দাৰ্জিলিং, কালিম্পং, জলপাইগুৰি, আলিপুৰদুৱাৰ, কোচবিহাৰ, উত্তৰ আৰু দক্ষিণ দিনাজপুৰ, মালদা, মুৰ্ছিদাবাদ, বীৰভূম, পশ্চিম বৰ্ধমান, পুৰুলীয়া, বানকুৰা, ঝাৰগ্ৰাম, পশ্চিম মেদিনীপুৰ আৰু পূব মেদিনীপুৰ। এই পৰ্যায়ৰ নিৰ্বাচনত 1478গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। 152টা সমষ্টিত 44,000 ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰে 7,384টা অতি স্পৰ্শকাতৰ নাইবা জটিল বুলি চিনাক্ত কৰা হৈছে। ভোটকেন্দ্ৰসমূহৰ ভিতৰত 5,444টা ভোটকেন্দ্ৰ মহিলাই পৰিচালনা কৰিছে। ৰাজ্যখনৰ 3,60,00,000ৰো অধিক ভোটদাতাই আজি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছে। তামিলনাডু বিধানসভাৰ 234খন আসনৰ বাবে আজি পুৱা 7 বজাত ভোটগ্ৰহণ আৰম্ভ হৈছে আৰু সন্ধিয়া 6 বজাত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰিব। অৱশ্যে 6 বজাৰ পূৰ্বে শাৰীত থিয় হৈ থকা ভোটদাতাসকলক নিৰ্ধাৰিত সময়ৰ পাছতো ভোটদান কৰিবলৈ দিয়া হ'ব। আজিৰ ভোটগ্ৰহণত 5,73,00,000ৰো অধিক ভোটদাতাই 4,023গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয়ৰ সুযোগ লাভ কৰিছে। ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া অৰ্চনা পাটনায়কে প্ৰকাশ কৰা মতে ভোটগ্ৰহণ শান্তিপূৰ্ণ, সুশৃংখল আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যখনত 75,000ৰো অধিক ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তোলাৰ বাবে কমেও 84,000 আৰক্ষীৰ লোক নিয়োগ কৰাৰ লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু CRPFৰ 300টা কোম্পানী নিয়োগ কৰা হৈছে। নিৰ্বাচন আয়োগে ৰাজ্যত 4 মে'ত হ'বলগীয়া ভোটগণনাৰ বাবে পৰহিলৈ গুৱাহাটীত প্ৰথমখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰিব। এই কৰ্মশালাত ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্ত, প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে নিয়োজিত ৰিটাৰ্ণিং বিষয়া আৰু জিলা নিৰ্বাচনী বিষয়াসকল উপস্থিত থাকিব। পৰৱৰ্তী পৰ্যায়ত 27 এপ্ৰিলৰ পৰা জিলাই জিলাই ভোটগণনাকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। ভোটগণনাৰ সময়ত প্ৰতিখন গণনা মেজত ন্যূনতম 3জনকৈ বিষয়া থাকিব আৰু জিলা সদৰসমূহত স্থাপন কৰা ষ্ট্ৰংৰুমৰ কাষতে সাজু কৰা প্ৰতিটো গণনা কক্ষৰ বাবে নিয়োজিত মাইক্ৰ' অবজাৰ্ভাৰসকলো গণনা কাৰ্যত উপস্থিত থাকিব। তদুপৰি ডাক বেলত গণনাৰ বাবে সুকীয়া কক্ষ থাকিব। প্ৰতিটো বিধানসভা সমষ্টিৰ ডাক বেলত গণনাৰ বাবে গণনা কক্ষসমূহত সুকীয়াকৈ 6খন পৰ্যন্ত মেজ ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে সংশ্লিষ্ট বিষয়াসকলক জিলা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হ'ব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি অনুষ্ঠিত হৈছে। অভিযুক্ত মহন্তৰ জামিন আবেদন সন্দৰ্ভত কালি আদালতে শুনানি গ্ৰহণ কৰে যদিও সময়ৰ অভাৱত সেয়া সম্পূৰ্ণ নোহোৱাৰ বাবে আজি পুৱাৰ ভাগৰ পৰা পুনৰ শুনানি গ্ৰহণ কৰা হৈছে। কালিৰ এই শুনানি সন্দৰ্ভত এগৰাকী চৰকাৰী অধিবক্তাই এইদৰে কয়।
সাধাৰণতে যেতিয়া এজন এডভকেট নিয়োগ কৰে তেতিয়া আমি ভাবো যে তেখেতৰ পৰিয়ালে কৰিছে, কাৰণ আজি তেখেতে বেইল হিয়াৰিং যোনটো আছিলে আপোনাৰ শ্যামকানু মহন্ত তেখেত আহিছে, প্ৰাণবৰা ছাৰ আহিছে, তো তেখেতে আজি বেইল হিয়াৰিংটো তেখেতে মুখ কৰিছে। ৰাজীৱ বেনাৰ্জী আপোনাৰ ভিডিঅ' কনফাৰেন্সৰ থ্ৰুদি দেখিছো, তেখেতক ভিডিঅ' কনফাৰেন্সত তেখেতে আছে আৰু ইপিনে
গোলাঘাট জিলাৰ মেৰাপানীত আৰক্ষীয়ে অভিযান চলাই নাগালেণ্ডলৈ গোপনে সৰবৰাহ কৰাৰ বাবে অনা বৃহৎ পৰিমাণৰ অৰুণাচলৰ সুৰা জব্দ কৰিছে। এখন ট্ৰাকত চিমেণ্টৰ বস্তাৰ মাজত লুকুৱাই অনা অৱস্থাত সুৰাখিনি জব্দ কৰা হয়। এই চিমেণ্টসমূহ তেজপুৰৰ বালিপৰাৰ পৰা উঠোৱা হৈছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে চালক আৰু হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য 15,00,000 টকাৰো অধিক হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। মণিপুৰৰ থৌবাল জিলাত থকা খেবা সিঙৰ যুদ্ধ স্মাৰকত আজি খংজম দিৱস পালন কৰা হৈছে। 1891 চনত ইংৰাজৰ বিৰুদ্ধে খংজমত হোৱা যুদ্ধত চৰম বলিদান দিয়া সাহসী মণিপুৰী যোদ্ধাসকলৰ স্মৃতিত প্ৰতিবছৰে 23 এপ্ৰিলত এই দিৱস পালন কৰা হয়। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা আৰু মুখ্যমন্ত্ৰী ইউমনাম খেমচান সিঙে আজি এই দিৱসৰ কাৰ্যসূচীত অংশ লৈ যুদ্ধ স্মাৰকত শ্বহীদসকলৰ প্ৰতি পুষ্পমাল্য তৰ্পণ কৰে। ইয়াৰ পাছত টোপধ্বনিৰে বীৰ জোৱানসকলক সন্মান জনোৱা হৈছে। তদুপৰি এই যুদ্ধৰ স্মৃতিত খংজম নৈ তৰ্পণ কাৰ্যসূচী আৰু এখন নাট মঞ্চস্থ কৰা হ'ব। অনুষ্ঠান নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথসমূহতো জনসাধাৰণৰ সুবিধা হোৱাকৈ সুৰক্ষা ব্যৱস্থা কৰা হৈছে। ৰাজ্যখনত কেইবাটাও সংগঠনে বন্ধ কাৰ্যসূচী ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই ব্যৱস্থা লোৱা হৈছে। ৰাজ্য চৰকাৰে এই কাৰ্যসূচীত অংশ ল'বলৈ আগ্ৰহীসকলৰ সুবিধাৰ্থে বাছ চলাচলৰ ব্যৱস্থা কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ান চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।